এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। ৰাজ্যসভাই আজি অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক 2025ত অনুমোদন জনোৱাৰ লগে লগে সংসদত এই বিধেয়কখন গৃহীত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গে লেভৰভে আজি মস্কোত এখন বৈঠকত ভাৰত ৰাছিয়া দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। দীপাৱলী আৰু ছট পূজা উপলক্ষে যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰেলৱে 12,000ৰো অধিক বিশেষ ৰেল সেৱা মুকলিৰ সিদ্ধান্ত লৈছে। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। ইয়াৰ লগে লগে যোৱা 21 জুলাইত আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আজি সামৰণি পৰে। কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই কয় যে সংসদৰ বৰ্ষাকালীন অধিৱেশনত 14খন চৰকাৰী বিধেয়ক সদনত উত্থাপন কৰা হয় আৰু মুঠ 12খন বিধেয়ক গৃহীত হয়। তেওঁ কয় যে অধিৱেশনৰ সময়ছোৱাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত দুদিনীয়া বিশেষ আলোচনা অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰেৰে এই আলোচনাৰ সামৰণি পৰে। লোকসভাত ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সাফল্য সম্পৰ্কেও বিশেষ আলোচনা হোৱা বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এইবাৰৰ অধিৱেশনৰ বিষয়সূচীত 419টা তৰাযুক্ত প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হয় যদিও সদনৰ কাম কাজ পূৰ্ব পৰিকল্পিতভাৱে বিঘ্নিত কৰাৰ ফলত মাত্ৰ 55টা প্ৰশ্নহে মৌখিক উত্তৰৰ বাবে বিবেচনা কৰিব পৰা যায়। সদনৰ কাম কাজ বিঘ্নিত হোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি শ্ৰীবিৰলাই কয় যে বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত মাত্ৰ 37 ঘণ্টাহে কাম কৰিব পৰা যায়। তেওঁ কয় যে এই অধিৱেশনৰ সময়ছোৱাত দেখা পোৱা আচৰণ আৰু ভাষাৰ ব্যৱহাৰ সংসদৰ গৰিমাৰ সম্পূৰ্ণ পৰিপন্থী। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ সম্পৰ্কে আলোচনা কৰাৰ দাবী উত্থাপন কৰি বিৰোধী দলসমূহে প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধী সাংসদসকলে সৃষ্টি কৰা হুলস্থূলৰ বাবে তেওঁ সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰাখিবলৈ বাধ্য হয়। ৰাজ্যসভাতো আজি একেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয়। প্ৰথমবাৰ কাম কাজ স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। উপসভাপতি হৰিবংশে প্ৰতিবাদৰত সদস্যসকলক সদনৰ কাম কাজ চলাই নিয়াত সহযোগ কৰিবলৈ আৰু নিজ নিজ আসন গ্ৰহণ কৰিবলৈ আহ্বান জনায়। হুলস্থূলীয়া পৰিৱেশৰ মাজতে ৰাজ্যসভাই সংবিধানৰ 130 সংখ্যক সংশোধনী বিধেয়ক 2025, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ সংশোধনী বিধেয়ক 2025 আৰু জম্মু আৰু কাশ্মীৰ পুনৰ গঠন সংশোধনী বিধেয়ক 2025 অধিক পৰ্যালোচনাৰ বাবে যুটীয় সংসদীয় সমিতিলৈ প্ৰেৰণ কৰে। ৰাজ্যসভাই আজি অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়কত অনুমোদন জনোৱাৰ লগে লগে এই বিধেয়কখন সংসদত গৃহীত হয়। ইপিনে বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেই সদনত বিৰোধী পক্ষৰ সদস্যসকলক তেওঁলোকৰ বিষয়সমূহত কথা কবলৈ অনুমতি দিয়া নহল বুলি অভিযোগ কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে শ্ৰীখাৰ্গেৰ মন্তব্যক অস্বীকাৰ কৰি সভাপতিৰ ওপৰত এনে অভিযোগ কৰাটো উচিত নহয় বুলি মন্তব্য কৰে। তেওঁ কয় যে সভাপতিয়ে প্ৰতিজন সদস্যকে কথা কোৱাৰ অনুমতি দিয়ে কিন্তু বিৰোধী সাংসদসকলে প্ৰয়োজনীয় বিষয়ত কোনো কথা নকলে। বিৰোধী পক্ষৰ সদস্যসকলে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ গোটেই সময়ছোৱাতে সভাপতিৰ সৈতে সহযোগিতা নকৰিলে বুলি শ্ৰীৰিজিজুৱে অভিযোগ কৰে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজত সভাপতিয়ে সদনৰ কাম কাজ 2:38 স্থগিত ঘোষণা কৰে। ইয়াৰ পাছত দ্বিতীয়বাৰৰ বাবে ৰাজ্যসভা পুনৰ মিলিত হোৱাত সময়ত উপসভাপতি হৰিবংশে বৰ্ষাকালীন অধিৱেশনত বিৰোধী পক্ষৰ সাংসদসকলে কাম কাজ বিঘ্নিত কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে উচ্চ সদনত মাত্ৰ 41 ঘণ্টা 15 মিনিটহে কাম কাজ চলে আৰু মাত্ৰ 38.8% কামহে ফলপ্ৰসূ হয়। এই অধিৱেশনত 14খন চৰকাৰী বিধেয়ক গৃহীত অথবা ঘূৰাই পঠোৱা হয়। ৰাজ্যসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভতো বিশেষ আলোচনা অনুষ্ঠিত হয় বুলি উপসভাপতিয়ে প্ৰকাশ কৰে। পাছত তেওঁ অনিৰ্দিষ্টকালৰ বাবে সদনৰ কাম কাজ স্থগিত ৰাখে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত উপসভাপতি হৰিবংশে বিভিন্ন বিষয় লৈ ভিন ভিন ৰাজনৈতিক দলে 18খন সভা স্থগিতকৰণৰ জাননী প্ৰেৰণ কৰা বুলি উল্লেখ কৰে। তেওঁ অৱশ্যে সদন পৰিচালনাৰ বিভিন্ন নিয়মৰ দোহাই দি এই জাননীসমূহ প্ৰত্যাখ্যান কৰে। ইয়াৰ পাছতে বিৰোধী পক্ষৰ সাংসদসকলে শ্লোগান দিবলৈ ধৰে। উপসভাপতিগৰাকীয়ে শূন্যকালৰ কাম আগবঢ়াই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ বিষয় লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অচলাৱস্থা অব্যাহত থকাত উপসভাপতি হৰিবংশে সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যসভাই আজি অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক 2025 অনুমোদন জনোৱাৰ লগে লগে সংসদত এই বিধেয়কখন গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ই ক্ৰীড়া আৰু অনলাইন ছচিয়েল গেমসমূহত উৎসাহ যোগোৱাৰ বিপৰীতে ধনৰ বিনিময়ত প্ৰদান কৰা ক্ষতিকাৰক অনলাইন গেমিং সেৱা, বিজ্ঞাপন আৰু এনে খেলৰ সৈতে জড়িত বিত্তীয় লেনদেন নিষিদ্ধ কৰিব খোজা হৈছে। বিধেয়কখনত সমন্বিত নীতিগত সহযোগিতা, ৰণনীতিৰ বিকাশ আৰু খণ্ডটোৰ নিয়ন্ত্ৰণৰ বাবে অনলাইন গেমিং প্ৰাধিকৰণ নিযুক্তিৰ ব্যৱস্থা আছে। এই খেলসমূহৰ সৈতে জড়িত বিৰূপ প্ৰভাৱৰ পৰা বিশেষকৈ যুৱ প্ৰজন্ম আৰু সহজেই বলি হ'ব পৰা লোকসকলক সুৰক্ষা প্ৰদান কৰাই বিধেয়কখনৰ মূল উদ্দেশ্য। সদনত এই বিধেয়কখন উত্থাপন কৰি বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বিত্তীয় লেনদেনৰ জৰিয়তে খেলা অনলাইন গেমসমূহ জনস্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছে। তেওঁ কয় যে অনলাইন গেমত প্ৰতিবছৰে আনুমানিক 45 কোটি লোকে প্ৰায় 20,000 কোটি টকা লোকচান কৰে। ৰাজ্যসভাই আজি সংবিধানৰ 130 সংখ্যক সংশোধনী বিধেয়ক 2025, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ সংশোধনী বিধেয়ক 2025 তথা জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন সংশোধনী বিধেয়ক 2025 অধিক পৰ্যালোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিছে। এই যুটীয়া সংসদীয় সমিতিখনত লোকসভাৰ অধ্যক্ষই মনোনীত কৰা 21 গৰাকী সদস্য আৰু ৰাজ্যসভাৰ উপসভাপতিয়ে মনোনীত কৰা 10 গৰাকী সদস্য থাকিব। বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ সন্দৰ্ভত প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এই বিধেয়ককেইখন উত্থাপন কৰে। এই বিধেয়ককেইখনত থকা নিয়ম অনুসৰি যদি প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক কোনো অপৰাধৰ বাবে আটক কৰা হয় আৰু 30 দিনৰ বাবে জিম্মাত ৰখাৰ পাছত কমেও 5 বছৰৰ কাৰাদণ্ড হয়, তেনেহলে 31 সংখ্যক দিনটোত তেওঁলোকে নিজৰ পদবী হেৰুৱাব। উল্লেখযোগ্য যে লোকসভাই কালি এই বিধেয়ককেইখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গে লেভৰভে আজি মস্কোত এখন বৈঠকত ভাৰত ৰাছিয়া দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। আলোচনাৰ অন্তত এখন যুটীয়া সংবাদমেলত ডঃ জয়শংকৰে কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক বিশ্বৰ আটাইবোৰ দেশৰ ভিতৰত আটাইতকৈ শক্তিশালী হিচাপে বিবেচিত হৈ আহিছে। তেওঁ লগতে কয় যে ভাৰত ৰাছিয়া অংশীদাৰিত্বৰ মূল চালিকা শক্তি হৈছে ভূ ৰাজনৈতিক অভিন্নতা, নেতৃত্বৰ সম্পৰ্ক আৰু জনসাধাৰণৰ অনুভূতি। দুয়োগৰাকী মন্ত্ৰীয়ে ৰাছিয়ালৈ ভাৰতৰ সামগ্ৰী ৰপ্তানি বৃদ্ধিকে ধৰি সম আৰু বহনক্ষমভাৱে দ্বিপাক্ষিক বাণিজ্যৰ প্ৰসাৰ পুনৰ নিশ্চিত কৰে। দীপাৱলী আৰু ছট পূজা উপলক্ষে যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰেলৱেই 12,000ৰো অধিক বিশেষ ৰেলসেৱা মুকলিৰ সিদ্ধান্ত লৈছে। নতুন দিল্লীত আজি এখন সংবাদমেলত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে 13-26 অক্টোবৰলৈ যাত্ৰা কৰা লোক আৰু 17 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰৰ ভিতৰত উভতনি যাত্ৰা কৰা লোকসকলৰ টিকটত 20% ৰেহাই দিয়া হ'ব। সমাগত উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ ৰূপায়ণ কৰা হ'ব আৰু এই পদক্ষেপে বৃহৎ সংখ্যক লোকক উপকৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। খেলখন কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্ৰীড়াংগনত খেলোৱা হ'ব। ইপিনে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে মঙলবাৰে শ্বিলঙত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত শ্বিলং লাজং এফ চিক 1-0 পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। ৰাজ্যসভাই আজি অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক 2025 অনুমোদন জনোৱাৰ লগে লগে সংসদত এই বিধেয়কখন গৃহীত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গে লেভৰভে আজি মস্কোত এখন বৈঠকত ভাৰত ৰাছিয়া দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। দীপাৱলী আৰু ছট পূজা উপলক্ষে যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰেলৱেই 12,000ৰো অধিক বিশেষ ৰেলসেৱা মুকলিৰ সিদ্ধান্ত লৈছে। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। এতিয়াৰ বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।